এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকুনি পোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বি আংলং, ডিমাহাচাও, পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। গাণনিক কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাক মেইল টোপোলাৰ আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাক সেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ সমৰ্থ হ'ব। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই জানিবলৈ দিছে। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। অহা 21 জুনত ৰাজ্যত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে চিচিটিভি ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈ ৰিয়ান থমাছ বাৱেনলৈ জাৰি কৰা লীভ ইণ্ডিয়া অৰ্থাৎ ভাৰত ত্যাগৰ জাননী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছে। ন্যায়ালয়ে বিদেশী পঞ্জীয়ন কাৰ্যালয়ক শ্ৰীবাৱেনে ভাৰতত থকাৰ ম্যাদ জনোৱা আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে আৰু পাঞ্জা খেলুৱৈগৰাকীৰ এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 জুলাইলৈকে ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে যোৱা 4 জুনত অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈগৰাকীক নিৰ্দেশ লাভ কৰাৰ 5 দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কৈছিল। NDA চৰকাৰৰ 12 বছৰৰ কল্যাণ আৰু উন্নয়নমুখী আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আজিৰে পৰা 20 জুনলৈ কাৰ্বি আংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি ৰূপায়ণৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ দিহা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কসকল উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। মাজুলী জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলা আয়ুক্ত কাৰ্যালয়ত অংগনবাড়ী কৰ্মী আৰু মুখ্য সেৱিকাসকলৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মাতৃ বন্দনা যোজনা পৰ্টেল আৰু হিতাধিকাৰীসকলৰ পঞ্জীয়ন সম্পৰ্কে জিলা পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।